বাছনিসকলৰ কৰ্ম 23 অধ্যায়। বৌলে মহাসভালৈ পোনপটীয়াকৈ চাই ক'লে, হে ভাইসকল, মই সকলো বিষয়তে উত্তম বিবেকেৰে ঈশ্বৰৰ প্ৰজাৰ দৰে আজিলৈকে আচৰণ কৰি আছো। এনেতে অননীয় নামেৰে মহাপুৰুষিতে ওচৰত থিয় হৈ থকাসকলক তেওঁৰ মুখত মাৰিবলৈ আজ্ঞা দিলে। এতিয়া পৌলে তেওঁক ক'লে, হে বগাকৈ লিপাগড়, ঈশ্বৰে আপোনাকহে আঘাত কৰিবলৈ উদ্যত হৈ আছে। আপুনি বিধানৰ মতে মোৰ সুদবিচাৰ কৰিবলৈ বহি আছে, নে সেই বিধান উলংঘন কৰি মোক মাৰিবলৈ আজ্ঞা দিছে? যাতে ওচৰত থিয় হৈ থকাসকলে ক'লে, নহয় ঈশ্বৰৰ মহাপুৰুষক অপমান কৰেনে? পৌলে ক'লে, হেৰ ভাইসকল, এওঁ যে মহাপুৰুষিত সেই বিষয়ে মই জনা নাছিলোঁ, কিয়নো লিখা আছে, তুমি স্বজাতীয় লোকৰ শাসনকৰ্তাক কুবাক্য নুবুলিবা। পাছত পৌলে তেওঁলোকৰ এভাগ ফৰিচী এভাগ চন্দুকী বুলি জানি মহাসভাত ৰিঙিয়াই ক'লে, হে ভাইসকল, মই ফৰিচী আৰু এজন ফৰিচীৰ পুতেক, কাৰণ মৃতসকলৰ পুনৰুত্থানৰ আশাৰ বিষয়ে মোৰ সুদবিচাৰ হৈছে। তেওঁ এই কথা কওঁতে ফৰিচী আৰু চন্দুকীসকলৰ মাজত বিবাদ হ'ল আৰু লোকসকল দুভাগত ভাগ হ'ল, কিয়নো চন্দুকীসকলে পুনৰুত্থান, স্বৰ্গদূত আৰু আত্মা এইবোৰ নাই বুলি কয়, কিন্তু ফৰিচীসকলে সেইবোৰ স্বীকাৰ কৰে। যাতে বৰকৈ হুলস্থুল হ'ল আৰু ফৰিচীসকলৰ ফলীয়া বিধানৰ অধ্যাপকসকলৰ কেইজনমানে উঠি বাকযুদ্ধ কৰি ক'লে, আমি এই মানুহজনৰ ওচৰত একো দুখ নাপাওঁ, যদি কোনো আত্মা নাইবা দুটে দমেশকৰ পথত সঁচাকৈ তেওঁৰ সৈতে কথা ক'লে, তেতিয়া অতিশয় বিবাদ হ'ল। তেওঁলোকে পৌলক দুখৰ দুখৰ কৰিব বুলি হাজাৰ সেনাপতিয়ে ভয় কৰি সেনাবোৰক মান আমি গৈ তেওঁলোকৰ মাজৰ পৰা তেওঁক বলেৰে কাঢ়ি দুৰ্গৰ ভিতৰলৈ নিবলৈ আজ্ঞা দিলে। যাতে সেই ৰাতি প্ৰভুৱে তেওঁৰ ওচৰত থিয় হৈ ক'লে, নিৰ্ভয় হোৱা, কিয়নো জিৰচালেমত যেনেকৈ মোৰ বিষয়ে সাক্ষ্য দিলা, ৰোম নগৰতো তেনেকৈ সাক্ষ্য দিব লাগিব। পাছদিনা ৰাতিপুৱা হোৱাত ইহুদীসকলে এক পৰামৰ্শ হৈ পৌলক বধ নকৰালৈকে আমি ভোজন পান নকৰোঁ বুলি শপতেৰে নিজকে বান্ধিলে। সেই চক্ৰান্ত কৰা লোক 40 জনতকৈ অধিক আছিল। তেওঁলোকে প্ৰধান পুৰোহিত আৰু পৰিচাৰকসকলৰ ওচৰলৈ গৈ ক'লে, পৌলক বধ নকৰালৈকে আমি একো নাখাওঁ, এই শপত খাই নিজকে বান্ধিলোঁ। এইকাৰণে আপোনালোকৰ মহাসভাৰ সৈতে এই বিষয়ে অধিক নিশ্চিতভাৱে জানিবৰ স্থলেৰে আপোনালোকৰ ওচৰলৈ তেওঁক আনিবৰ বাবে হাজাৰ সেনাপতিৰ আগত আবেদন কৰিব। এতিয়া সি আপোনালোকৰ ওচৰ আহি নৌপাওঁতে আমি তাক বন্ধ কৰিবলৈ সাজু হৈ থাকিম। কিন্তু পৌলৰ ভাগিনীয়েকে তেওঁলোকৰ এই খাপ দি থকা শুনি দুৰ্গত সোমাই গৈ পৌলক ক'লে। তেতিয়া পৌলে এজন 100 সেনাপতিক মাতি ক'লে, এই ডেকাক হাজাৰৰ সেনাপতিৰ ওচৰলৈ লৈ যোৱা, কিয়নো তেওঁৰ আগত এই বিষয়ে কোনো সংবাদ জনাবলৈ আছে। তেতিয়া তেওঁ তাক লগত লৈ হাজাৰৰ সেনাপতিৰ ওচৰলৈ গৈ ক'লে, আপোনাৰ আগত এই ডেকাৰ কিবা ক'বলৈ আছে বুলি বন্দিয়াৰ পৌলে মোক মাতি আপোনাৰ ওচৰলৈ ইয়াক আনিবলৈ মিনতি কৰিলে। হাজাৰৰ সেনাপতিয়ে তাক হাতত ধৰি লৈ এফলীয়া হৈ গুপুতে সুধিলে, মোক ক'বলৈ তোমাৰ কি কথা আছে? ডেকাজনে ক'লে, আপুনি পৌলৰ বিষয়ে সুধি জানিব খোজাৰ নিচিনাকৈ তেওঁক কালিলৈ মহাসভালৈ যেন লৈ যাব আপোনাৰ আগত এনে নিবেদন কৰিবলৈ ইহুদীসকলে সিদ্ধান্ত কৰিছে। এতেকে আপুনি তেওঁলোকৰ কথা নুশুনিব, কাৰণ তেওঁলোক 40 জনতকৈ অধিক মানুহে পৌলক বধ নকৰালৈকে ভোজন পান নকৰোঁ বুলি প্ৰতিজ্ঞা কৰিছে আৰু এই প্ৰতিজ্ঞাৰে নিজকে বান্ধি খাপ দি আছে। আনকি তেওঁলোকে সাজু হৈ আপোনাৰ অনুমতিলৈ বাট চাই আছে। তেতিয়া হাজাৰৰ সেনাপতিয়ে সেই ডেকাক বিদায় দিয়াৰ পূৰ্বে এই আদেশ দিলে, তুমি যে এইবোৰ কথা মোৰ আগত প্ৰকাশ কৰিলা, পুনৰ কাকো নক'বা। তেতিয়া তেওঁ 100 সেনাপতিসকলৰ দুজনক ওচৰলৈ মাতি আনি আজ্ঞা দিলে, ৰাতি 9 বজাত চিজাৰিয়াত যাবলৈ 200 জন সৈন্য, 70 জন অশ্বাৰোহী আৰু 200 বছাধাৰী সৈন্য যুগুত কৰা আৰু পৌলক নিৰাপদে ফিলিক্স দেশাধিপতিৰ ওচৰলৈ বহুৱাই লৈ যোৱা বাহনো যুগুত কৰিবলৈ তেওঁলোকক আজ্ঞা দিলে। পাছত সেইদৰে পত্ৰ লিখি দিলে, মহামহিম শ্ৰীযুত ফিলিক্স দেশাধিপতিলৈ ক্লৌডিয় লুচিয়ৰ নমস্কাৰ। এই মানুহজনক ইহুদীহকে ধৰি বধ কৰিবলৈ উদ্যত হৈছে, সেনাবোৰে সৈতে গৈ এওঁ এজন ৰোমীয়া মানুহ বুলি জানি মই এওঁক উদ্ধাৰ কৰিলোঁ। পাছত কি কাৰণে তেওঁলোকে এওঁক অপবাদ দিছে তাক জানিবৰ মনেৰে তেওঁলোকৰ মহাসভালৈ এওঁক নিয়াও হৈছিল। তাতে প্ৰাণদণ্ড বা কাৰাদণ্ড বন্ধন হোৱাৰ যোগ্য এনে কোনো অপবাদ দিয়া হোৱা নাই, কিন্তু তেওঁলোকৰ বিধানৰ ওপৰত বাদ বিচাৰ কৰি কোনো দুখ ধৰা যেনহে পালোঁ। পাছত এওঁৰ বিৰুদ্ধে কৰা চক্ৰান্তৰ কথা মোক জনোৱা হ'ল আৰু সেয়ে সিদ্ধ হোৱাৰ আগন্তক দেখি মই তৎক্ষণাত এওঁক আপোনাৰ ওচৰলৈ পঠিয়াই দিলোঁ, এওঁৰ বিৰুদ্ধে গোচৰ কৰিবলৈ আজ্ঞা দিলোঁ। পাছত সেনাসকলে আজ্ঞা অনুসাৰে ৰাতিতে পৌলক তুলি আন্তঃপাত্ৰী নগৰলৈ নিলে, কিন্তু পাছদিনা অশ্বাৰোহীসকলক তেওঁৰ লগত যাবলৈ দি দুৰ্গলৈ উলটি আহিল। পাছত তেওঁলোকে চিজাৰিয়া পাই দেহাধিপতিক পত্ৰখন দি তেওঁৰ আগত পৌলকো হাজিৰ কৰালে। তেতিয়া তেওঁ সেই পত্ৰ পঢ়ি পৌল কোন প্ৰদেশৰ বুলি সুধিলে। পাছে কিলিকিয়াৰ বুলি জানি তেওঁক ক'লে, তোমাৰ গোচৰীয়াবোৰ আহিলেহে মই তোমাৰ কথা শুনিম। তেতিয়া তেওঁ হেৰোদৰ প্ৰীতিৰেমত ৰাখিবলৈ তেওঁক আজ্ঞা দিলে।